প্ৰথম চমুৱেল তিনি অধ্যায়। ভাববাদী হবলৈ চমুৱেলক আমন্ত্ৰণ কৰা। চমুৱেলে এলিৰ তত্বাৱধানত জিহুৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত জিহুৱাৰ বাক্য দুৰ্লভ আছিল আৰু সঘনাই জিহুৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল। সেই সময়ত এলিৰ চকু দুৰ্বল হোৱাত তেওঁ ভালদৰে মনিব নোৱাৰিছিল, সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল। ঈশ্বৰৰ নিয়ম চন্দুক থকা জিহুৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুৱাৰ পূৰ্বতে চমুৱেলে হবলৈ গৈছিল। সেই সময়তে জিহুৱাই চমুৱেলক মাতিলে। তাতে তেওঁ উত্তৰ দি ক'লে, মই ইয়াতে আছো। মাত শুনাৰ লগে লগে তেওঁ এলিৰ ওচৰলৈ দৌৰি গৈ ক'লে, আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছো। তেতিয়া তেওঁ ক'লে, মই মতা নাই, তুমি শুই থাকাগৈ। তেতিয়া তেওঁ গৈ শুই থাকিল। পাছত জিহুৱাই পুনৰাই মাতিলে, হে চমুৱেল। তেতিয়া চমুৱেলে উঠি এলিৰ ওচৰলৈ গৈ ক'লে, মই উপস্থিত আছো, আপুনি মোক কিয় মাতিছিল? তেওঁ ক'লে, বোপা, মই মতা নাই, তুমি শুই থাকাগৈ। সেই সময়লৈকে জিহুৱাৰ মাত শুনাৰ অভিজ্ঞতা চমুৱেলৰ নাছিল আৰু তেওঁৰ ওচৰত জিহুৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল। পাছত জিহুৱাই তৃতীয়বাৰ চমুৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলিৰ ওচৰলৈ গৈ ক'লে, মই উপস্থিত আছো, কাৰণ আপুনি মোক মাতিছে। তেতিয়া জিহুৱাই যে তেওঁক মাতিছে এই কথা এলিয়ে বুজি পালে আৰু চমুৱেলক ক'লে, তুমি গৈ শুই থাকা, যদি তেওঁ তোমাক মাতে তেন্তে ক'বা, হে জিহুৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে। তাৰ পাছত চমুৱেলে গৈ নিজ ঠাইত শুই থাকিল। পুনৰ জিহুৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, চমুৱেল, চমুৱেল। তেতিয়া চমুৱেলে উত্তৰ দি ক'লে, কওক, আপোনাৰ দাসে শুনি আছে। তেতিয়া জিহুৱাই চমুৱেলক ক'লে, চোৱা, মই ইজৰাইলৰ মাজত এনে এক কৰ্ম কৰিম, সেই বিষয়ে যিজনে শুনিব সেই সকলোৰে নোম হিয়ৰি উঠিব। মই এলি আৰু তেওঁ বংশৰ বিষয়ে যি যি কৈছিলোঁ সেই সকলোকে প্ৰথমৰে পৰা শেষলৈকে সিদ্ধ কৰিম, কাৰণ মই তেওঁক ক'লো তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা স্বত্তেও তেওঁলোকক বাধা দিয়া নাই। সেইকাৰণে এলিৰ বংশলৈ মই শপত খালোঁ যে এলিৰ বংশই যি অপৰাধ কৰিলে তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ'ব। তাৰ পাছত চমুৱেলে ৰাতিপুৱালৈকে শুই থাকিল আৰু পুৱা উঠি জিহুৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলিৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে। এলিয়ে চমুৱেলক মাতি ক'লে, মোৰ বোপা চমুৱেল। তেতিয়া চমুৱেলে ক'লে, মই ইয়াতে আছো। তেতিয়া এলিয়ে সুধিলে, জিহুৱাই তোমাক কি ক'লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা। ঈশ্বৰে তোমাক যি কথা ক'লে তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব। তেতিয়া চমুৱেলে তেওঁৰ আগত সকলো কথা ক'লে। তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলিয়ে ক'লে, তেওঁ জিহুৱা, তেওঁৰ দৃষ্টিত যি ভাল তাকেই কৰক। চমুৱেল ডাঙৰ হৈ অহাৰ পাছত জিহুৱা তেওঁৰ সংগী হ'ল আৰু জিহুৱাৰ ভৱিষ্যৎবাণী এটাও বিফলে যাব নিদিলে। তাতে চমুৱেল যে জিহুৱাৰ ভাববাদী হ'বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে সেই বিষয়ে দানৰ পৰা বেৰ চেৱালৈকে গোটেই ইজৰাইলে জানিলে। জিহুৱাই পুনৰ তেওঁক চিলোত দৰ্শন দিলে, কিয়নো জিহুৱাই চিলোত চমুৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল আৰু গোটেই ইজৰাইলৰ ওচৰলৈ চমুৱেলৰ বাক্য আহিছিল।